বাঞ্ছা বট ঘেন ঘেন মজনাণ বট শ্রেষ্ঠ আহে বাঞ্ছা বট ফেড সুদয়া করিণ আম্ভ কষ্ট আহে বাঞ্ছা বট আহে বাঞ্ছা বট কহন্তি সে সীতা বাঞ্ছা বর সর্বজন বাঞ্ছা সিদ্ধ কর চতুর্দশ লোকে বিখ্যাত হইছ পর উপকারী এ সংসার আহে বাঞ্ছা বট ঘেন ঘেন মজনাণ বট শ্রেষ্ঠ আহে বাঞ্ছা বট আহে বাঞ্ছা বট তিনি ভুবনে মোর পতি হইবে একাঙ্গ চক্রবর্তী বীরপণে কেহি সমান নহিবে সুখে বঞ্চুথিবে সৌমিত্রী আহে বাঞ্ছা বট ঘেন ঘেন মজনাণ বট শ্রেষ্ঠ আহে বাঞ্ছা বট আহে বাঞ্ছা বট শাশু শ্বশুর অযোধ্যারে সর্বশুভে থিবে নিশ্চিন্তরে ভ্রতবীর শুভে রাজ পাড়ুথিবে শত্রু ঘন ঘেনি সঙ্গতরে আহে বাঞ্ছা বট ঘেন ঘেন মজনাণ বট শ্রেষ্ঠ আহে বাঞ্ছা বট আহে বাঞ্ছা বট অযোধ্যারে যেতে নর নারী সর্বশুভে থিবে গৃহ করি শত্রু পদত কাহাকু নহিব মাগু অছি কর জোড়ি করি আহে বাঞ্ছা বট ঘেন ঘেন মজনাণ বট শ্রেষ্ঠ আহে বাঞ্ছা বট আহে বাঞ্ছা বট বিধবারে গণা মুনহিবি যুগে যুগে দেহ বহিথিবি পিতামর পরম ব্রহ্ম ভেট পাউ আহু মু তুমঙ্কু কি মাগিবি আহে বাঞ্ছা বট ঘেন ঘেন মজনাণ বট শ্রেষ্ঠ আহে বাঞ্ছা বট আহে বাঞ্ছা বট কর জোড়ি বই দেহি বটমূলে নমস্কার হই রাম সীতা পাদে শরণ পশিণ বৈশ্য সদা শিব গি बट घेन घेन मजाण बट श्रेष्ठ आहे बांछा बट आहे बांछा बट अयोध्यार राजा हेले रघु साई एहु किस असंभव कह मो आगर तोते नेत्रे देखिण मुहेली चमत्कार एहु बेनी जन केहु छंति संगतरे बनकु अइल जटा बांधिण मथारे वैश्य सदा शिव जोड़ी बेनी कर मो प्राध क्षमा कर कौशल्या कुमर शुणी यहा रघुनाथ बोलती उत्तर चन तुम्भे सुण मुनि बर पिता दशरथ मोते राज्य देवा कले कैके जननी मोते बन को पेशिले बोले भरत राजा हेब मो भुवन चौद बरस राम जीवे घर कुआईलू तो पीराण श्रीराम लक्ष्मण सीता आम्भे तीनी जन भाई भारी जागे नीण बन कु बोले सदा शिव भाग्य तुम्हु देखिली एहा सुनी मुनि बर बोलती उत्तर मोहर बचन तुम्भे सुण रघुबीर चौद बरस पाई लागे द्रव्य जेते लेखी जोखी श्रीराम हे देऊ तोते श्रीराम जे जोड़िले बेनी कर आज्ञा करी नाहंती कोई केई माता मोर एहा सुनी मुनि बर बोलंती उत्तर मोहर बचन तुम्भे सुण रघुबीर चित्रकूट बन जे अटई रम्य भूमि एथि तुम्भे बास करी रह रघु स्वामी শুনি রঘুনাথ তো